ಏಯಾ ಆಕಾಶವಾಣಿ. বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে আৰু মোৰ সৈতে আছে ৰত্ন দাস. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টালক্ষ্মী মহোৎসৱ মুকলি কৰিব, ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ 69 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বাণ দিৱস পালন কৰা হ'ব, ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি দ্বিমাসিক মুদ্ৰানীতি ঘোষণা কৰিব, বেংগালুৰুৰ কোৰামংগলা ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা ছিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু পুৰুষৰ 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল খেলসমূহ আজি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। তিনিদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সংস্কৃতি, চহকী বস্ত্ৰশিল্প, শিল্পকলা আৰু পৰ্যটনৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱত 250 গৰাকীতকৈ অধিক শিল্পীয়ে হস্তশিল্প, বস্ত্ৰ আৰু কৃষি তথা উদ্যান শস্যৰ জিআই টেগ লাভ কৰা 34 বিধ সা সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ফেশ্বন শ্ব, ক্ৰেতা বিক্ৰেতাৰ সন্মিলন আদিৰো আয়োজন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 320 গৰাকী কৃষক আৰু শিল্পীৰ সা সামগ্ৰী প্ৰদৰ্শন হ'বলগীয়া গ্ৰাম্য হাট বজাৰ এই মহোৎসৱৰ বিশেষ আকৰ্ষণ। উল্লেখযোগ্য যে এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পী উদ্যোগীসকলক নতুন সুযোগ প্ৰদান কৰিব। ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ 69 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বাণ দিৱস পালন কৰা হ'ব। আজিৰ এই বিশেষ দিনটোত দেশবাসীয়ে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়িবলৈ কৰা বাবা চাহেব আম্বেদকাৰৰ সপোনক সন্মান জনাই আহিছে। জাতি গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰক স্মৰণ কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকীও সাংসদ তথা অন্যান্য বিষয়ববীয়াই ভাৰতীয় সংবিধানৰ ৰূপকাৰ আম্বেদকাৰৰ স্মৃতিত নতুন দিল্লীৰ সংসদ ভৱনৰ প্ৰেৰণাস্থলত শ্ৰদ্ধা জ্ঞাপন কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰ্ণাডেজে কালি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ শিন্দে আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। উল্লেখযোগ্য যে বিজেপি, শিৱসেনা, এন চি পি মিত্ৰজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত 288খন আসনৰ ভিতৰত 230খন আসন লাভ কৰিছিল। মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শ্ৰী ফাৰ্ণাডেজক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ লগতে উপ মুখ্যমন্ত্ৰীদ্বয় আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলেও শপত লয়। উল্লেখযোগ্য যে শ্ৰী ফাৰ্ণাডেজক কালি সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন ডি এ শাসনাধিষ্ঠিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। শিৱসেনা আৰু এন চি পিৰ বাহিৰেও ৰাষ্ট্ৰীয় সমাজ পক্ষ, জনসূৰ্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰাণা আৰু 2গৰাকী নিৰ্দলীয় বিধায়কে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাডেজলৈ সমৰ্থন আগবঢ়াইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই চলিত বিকশিত ভাৰত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়সীমা অহা 10 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে। যুৱক যুৱতীসকলে এই কুইজ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে মাই ভাৰত প্লেটফৰ্ম চাব পাৰে। উল্লেখযোগ্য যে 15ৰ পৰা 29 বছৰ বয়সৰ সকলো যুৱক যুৱতীয়ে এই প্ৰতিযোগিতাত ভাগ লৈ বিকশিত ভাৰতৰ বাবে নিজৰ ধাৰণাসমূহ প্ৰকাশ কৰিব পাৰে। এই প্ৰতিযোগিতাত বিজয়ীসকলে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 11 আৰু 12 জানুৱাৰীত হ'বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিকশিত ভাৰত সন্দৰ্ভত থকা নিজৰ ধাৰণাসমূহৰ বিষয়ে মত বিনিময় কৰিব পাৰে। মেঘালয়ত জলবায়ু অনুকূল পানী সংৰক্ষণ প্ৰকল্পৰ বাবে কেন্দ্ৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ মাজত $5 কোটি ঋণ চুক্তি স্বাক্ষৰিত হৈছে। জলবায়ু অনুকূল সামূহিক পানী সংৰক্ষণ প্ৰকল্পৰ এই ঋণ চুক্তিত কালি অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব জুহি মুখাৰ্জী আৰু এ ডি বিৰ ভাৰত নিবাসী অভিযানৰ দেশীয় সঞ্চালক মিঅ' অকাই স্বাক্ষৰ কৰে। এই প্ৰকল্পটোৱে 12খন জিলাৰ 502টা ক্ষুদ্ৰ পানী সংৰক্ষণৰ সুবিধা নিৰ্মাণত সহায় কৰিব। বাৰিষাৰ পৰ্যাপ্ত বৰষুণ ধৰি ৰখা আৰু পৰিচালনা কৰাৰ বাবে জলবায়ু অনুকূল ডিজাইন সন্নিৱিষ্ট কৰা হ'ব, যাতে এই পানী খৰালিৰ দিনত প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিব পাৰে। এই প্ৰকল্পৰ অধীনত 3000 এলেকাৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব। লগতে জলবায়ুৰ তথ্য সংগ্ৰহ আৰু নিৰীক্ষণৰ বাবে তথা গাৰো, জয়ন্তীয়া আৰু খাচী জনজাতি অধ্যুষিত অঞ্চলত ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ বাবে 50টা বতৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। ই ডি বিয়ে মেঘালয়ৰ ৰাজ্যিক জলভাগ আৰু বনাঞ্চল উন্নয়ন সংস্থা তথা মাটি আৰু জল সংৰক্ষণ বিভাগৰ জল ব্যৱস্থাপনাৰ সামৰ্থ্য শক্তিশালী কৰাত সহায় কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰত্নদাসৰ পৰা।
আজিৰে পৰা কেন্দ্ৰশাসিত প্ৰদেশ পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু চুটি ছবি মহোৎসৱ আৰম্ভ হ'ব। তিনিদিনীয়া এই মহোৎসৱত দেশ বিদেশৰ মুঠ 35খন নিৰ্বাচিত তথ্যচিত্ৰ আৰু চুটি ছবি প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ চলচ্চিত্ৰ উন্নয়ন নিগমৰ সহযোগিতাত পুডুচেৰী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱত তামিলনাডু প্ৰগতিশীল লেখক সমাজ পুডুচেৰীৰ চলচ্চিত্ৰ সংঘয়ো সহযোগিতা আগবঢ়াইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি দ্বিমাসিক মুদ্ৰানীতিৰ সিদ্ধান্ত গ্ৰহণ কৰিব। বুধবাৰে আৰম্ভ হোৱা মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া এই বৈঠকত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে মুদ্ৰাস্ফীতিৰ বিষয়ে আলোচনা কৰিব। এই আলোচনাত কেন্দ্ৰীয় বেংকে ৰেপ' হাৰৰ ওপৰত যথাৰ্থ ব্যৱস্থা বজাই ৰখাৰ সম্ভাৱনা আছে যদিও নগদ ধনৰ সংৰক্ষিত অনুপাত চি আৰ সালসলনি কৰাৰ কথা বিবেচনা কৰিব পাৰে। ৰিজাৰ্ভ বেংকে 2023 চনৰে পৰা ৰেপ' ৰেট বা হ্ৰস্বম্যাদী ঋণৰ হাৰ 6.5% অপৰিৱৰ্তিতভাৱে ৰাখিছে। চি আৰ আৰ কৰ্টনে বেংকিং ব্যৱস্থাত লিকুইডিটিৰ সৃষ্টি কৰিব পাৰে যিয়ে অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে কুশ্বন প্ৰদানত সহায় কৰিব। চি আৰ আৰ 4.5% হাৰ 2022 চনৰ মে' মাহৰ পৰা অপৰিৱৰ্তিতভাৱে হৈ আছে। বাংগালুৰুৰ কোৰামাংলা ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা ছিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ মল্লযোদ্ধাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাত দেশৰ 24খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্ৰহণ কৰিব। সমগ্ৰ দেশৰ 7গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। হাৰিয়ানাৰ 28গৰাকী মল্লযোদ্ধাই বিভিন্ন প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আয়োজক কৰ্ণাটকৰ 32গৰাকী খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত 23 বছৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণপদক বিজয়ী মণিপুৰৰ ৱাই মীনাক্ষী দেৱী, হাৰিয়ানাৰ জ্যোতি অৰ্জুন বঁটাপ্ৰাপক তথা এছিয়ান গেমছৰ পদক বিজয়ী হাৰিয়ানাৰ সুনীল ডবাৰপুৰীয়া অন্যতম। পুৰুষৰ 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব। শ্বাৰজাহত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 বজাত আৰম্ভ হ'ব। ডুবাইত হ'বলগীয়া আনখন ছেমিফাইনেলত পাকিস্তান বাংলাদেশৰ মুখামুখি হ'ব। ভাৰতে গ্ৰুপ এৰ শেষৰখন খেলত আৰৱ আমিৰিক ৰাষ্ট্ৰক 10 উইকেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। জাপান আৰু আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰত নিজৰ গ্ৰুপৰ দ্বিতীয় স্থানত আছে। বাহৰেইনৰ মানামাত আজিৰে পৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তোলন প্ৰতিযোগিতা আৰম্ভ হ'ব। 3গৰাকী মহিলা ভাৰতীয় ভাৰোত্তোলকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অৱশ্যে পুৰুষ শাখাত এই বছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 49 কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। প্ৰতিযোগিতাৰ এই শাখাৰ গ্ৰুপ এত স্থান লাভ কৰা জ্ঞানেশ্বৰী হৈছে একমাত্ৰ ভাৰতীয় ভাৰোত্তোলক। কমনৱেলথ পদক বিজয়ী বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ 55 কিলোগ্ৰাম শাখাৰ গ্ৰুপ বিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে দীতিমণি সোণোৱালে 64 কিলোগ্ৰাম শাখাৰ গ্ৰুপ চিত খেলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰিব। ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ডঃ বি আৰ আম্বেদকাৰৰ 69সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বাণ দিৱস পালন কৰা হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি দ্বিমাসিক মুদ্ৰানীতি ঘোষণা কৰিব। বাংগালুৰুৰ কোৰামমালা ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা ছিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু পুৰুষৰ 19 বছৰ অনুৰ্ধৰ এছিয়া কাপ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল খেল আজি অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।